দাদা
ঠাকুরিয়া,
হয় হয়,
আজি ৰাতি থাকবি না নাথাকা তাতে?
এ নাই, হেৰি কি বুলি কয়, 1 তাৰিখ মানৰ পৰা থাকিম দিয়ক, 1-2 তাৰিখৰ মই
ঠিক আছে, যা যি কৰা কৰ।
দাদা নহলে আপুনি ৰাতি নাহিব নহয়,
মই এখন ফেন দি দিওঁ, টেবুল ফেন খন, টেবুল ফেন খন দি দিওঁ, তই ঘুমাই লৈ শু।
আজি আজি নালাগে দিয়ক, 1 তাৰিখৰ পৰা থাকিম, 1 বা 2 তাৰিখৰ পৰা থাকিম।
তই ক'ৰবাত ফেন পাইছা যদি চাচোন, এখন ফেন, চিলিং ফেন এখন লৈ আকৌ পৰা উঠাই দি।
গম পাওঁ গম পাওঁ, কিন্তু মই দাদা এই অকমান মানে এই যিটো পুৰণ ঘৰত আছো, তাৰ লগত 1 তাৰিখে লেখাটো মাৰিম।
ঠিক আছে, লেখাটো পইচা তাহাঁতক পইচা পাতি দি খালাচ কৰি আহিবি।
সেইকাৰণে কৈছো, তাৰমানে মই যেতিয়া ৰন্ধা বঢ়াৰ ভেজাল নাথাকিব।
তই ৰন্ধা বঢ়া বস্তু গিলা লৈ আহিবি,
একেবাৰে বস্তু খন লৈ আহি তাতে শিখৰ টিখৰত দোকান এখন দি বহি যাম গেলা।
হব যা,
এতিয়া বিচনাখন নিবলে কি কৰিব, খাটি খাব খাব
তথাপিও ইহঁতে ইমান বেছি চুৰ কৰিছে, সেইকাৰণে মই চিন্তা কৰিছো।
শুনি শুনি
এই ইমান আগতে চুৰ হৈছে না, সেইকাৰণে মোৰ অলপ চিন্তা হৈছে, সেইকাৰণে তোক সুধিলো।
নহলে দাদা মই ঝুপ চুপ দি আহিছো, দি যত কৰিব লগা আছে কৰিছো, আহিছো।
যা যা, আত্মাই চব চলে আছে, যা হব যা। ইনভিটেশ্যন পঠাম, তই যদি লাগে তই সোমাই যাবি, নালাগে যদি ডিলিট কৰি দিবি। হব যা,
এতিয়া দাদা সুখে দুখে মই, মোৰ সুখে দুখে আপুনি,
এতিয়া
গুৱাহাটীত আৰু মোৰ গাৰ্জেন্স নাই, আপুনিয়ে গাৰ্জেন্স।
হব যা, হব থ।